মাননীয় ন্যায়াধীশ শ্ৰীযুত অমিতাভ ৰয়। তেওঁ 1 মাৰ্চ 1953 তাৰিখে পশ্চিমবংগৰ কলকাতাত জন্মগ্ৰহণ কৰে। তেওঁ আইনজীৱী পৰিয়ালৰ সদস্য হয়। তেওঁ পিতৃ প্ৰয়াত অনাধিভূষণ ৰয় অসম ৰাজ্যৰ ডিব্ৰুগড়ত এজন খ্যাতনামা জ্যেষ্ঠ অধিবক্তা আছিল। তেওঁৰ শহুৰ দেউতা প্ৰয়াত সলিল কুমাৰ দত্ত কলিকতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আছিল। তেওঁৰ খোলখালি ন্যায়াধীশ শ্ৰীযুত দীপাংকৰ দত্ত কলকাতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আছিল। তেওঁ ডিব্ৰুগড়ত শিক্ষা অৰ্জন কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ একেখন বিশ্ববিদ্যালয়ৰ পৰা 1976 চনত আইনৰ স্নাতক LLB ডিগ্ৰী লাভ কৰে। ন্যায়াধীশ অমিতাভ ৰয় 20 ফেব্ৰুৱাৰী 1976 তাৰিখে অসম, নাগালেণ্ড, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ অধিবক্তা পৰিষদত নাম পঞ্জীয়ন কৰায়। তেওঁ 1976 চনৰ পৰা 1981 চনলৈ ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ জিলা আদালতত ব্যাপকভাৱে ওকালতি কৰিছিল। তেওঁ 1981 চনত গুৱাহাটী উচ্চ ন্যায়ালয়লৈ তেওঁৰ ওকালতি স্থানান্তৰ কৰে আৰু তেতিয়াৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয় কেন্দ্ৰীয় প্ৰশাসনিক ন্যায়াধীকৰণ গুৱাহাটী আৰু গুৱাহাটীস্থিত জিলা নিম্ন আদালতত ওকালতি কৰে। তেওঁ মুখ্যতঃ দেৱানী, ফৌজদাৰী, সাংবিধানিক, শ্ৰম আৰু ৰাজহ বিষয়ত ওকালতি কৰিছিল। তেওঁ 1991 চনৰ পৰা 1996 চনলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত অৰুণাচল প্ৰদেশ চৰকাৰৰ জ্যেষ্ঠ চৰকাৰী অধিবক্তাও আছিল। তেওঁ ন্যায়াধীশ হিচাপে নিযুক্তি পোৱালৈকে অসম আইন আয়োগৰ সদস্য আছিল। তেওঁক 3 জুন 1999 তাৰিখে উচ্চ ন্যায়ালয়ৰ দ্বাৰা জ্যেষ্ঠ অধিবক্তা হিচাপে মনোনীত কৰা হয়। তেওঁক 4 ফেব্ৰুৱাৰী 2002 তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হয় আৰু ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হয় আৰু তেওঁ 2 জানুৱাৰী 2013 তাৰিখে শপত গ্ৰহণ কৰে। তাৰপিছত তেওঁ 6 আগষ্ট 2014 তাৰিখে উৰিষ্যা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে বদলি কৰা হয়। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত হৈ তেওঁ 27 ফেব্ৰুৱাৰী 2015 তাৰিখে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে।